الَّذِينَ يُنْفِقُونَ فِي السَّرَّاءِ وَالضَّرَّاءِ وَالْكَاظِمِينَ الْغَيْظَ وَالْعَافِينَ عَنِ النَّاسِ وَاللَّهُ يُحِبُّ الْمُحْسِنِينَ
যিসকলে সুখী অৱস্থাত আৰু দুখী অৱস্থাত দান কৰে আৰু ক্ৰোধ সংবৰণ কৰে তথা মানুহক ক্ষমা কৰে আল্লাহে সেই সৎকৰ্মশীল লোকসকলক ভাল পায়।